থিসলনিকিয়া বিলাকর প্রতি প্রথম পত্র অধ্যায় এক। পৌল, সিল আর তিমোথিও, পিতৃ ঈশ্বর আর প্রভু যীশুখ্রীষ্টত থকা থিসলনিকিয়া বিলাকর মণ্ডলীর সমীপলৈ তোমালোকলৈ অনুগ্রহ আর শান্তি হও। আমি তোমালোকর বিশ্বাসর কার্য, প্রেমর পরিশ্রম আর আমার প্রভু যীশুখ্রীষ্টর বিষয়ের প্রত্যাশার ধৈর্য আমার পিতৃ ঈশ্বরের আগত নিরন্তরে সুঁড়ি, আমার প্রার্থনাত তোমালোকর নাম উল্লেখ করি, তোমালোক সকলোরে কারণে সদায় ঈশ্বরের ধন্যবাদ করছো।
কিয়নো হে ঈশ্বরের প্রেম পাত্র ভাইবিলাক, তোমালোক যে মনোনীত লোক তাক আমি জানো, কারণ আমার শুভবার্তা কেবল বাক্যরে নহয় শক্তি, পবিত্র আত্মা আর সম্পূর্ণ নিশ্চয়তার তোমালোকর মাজত উপস্থিত হল। আমি তোমালোকর অর্থে তোমালোকর প্রতি কেনে লোক আসিলো তাক তোমালোকেও জানা, আর তোমালোকে বহু ক্লেশর মাজত পবিত্র আত্মায় দিয়া আনন্দেরে বাক্য গ্রাহ্য করে আমার আর প্রভুরও এনে অনুকারী হলা যে মাকিদোনিয়া আর আখায়াত থকা সকল বিশ্বাসী লোকলৈ আর্হি হলা। কিয়নো মাকিদোনিয়া আর আখায়া দেশতহে যে তোমালোকর পৰা প্রভুর বাক্যর প্রতিধ্বনি হল, অকল সেয়ে নহয়, ঈশ্বরের প্রতি তোমালোকর যি বিশ্বাস তার বার্তা সকল ঠাইতে এনেকৈ ব্যাপ্ত হল যে আমার আর একো কবর প্রয়োজন নাই, কারণ আমার বিষয়ে অর্থাৎ তোমালোকর ওসরলৈ আমার যোৱা কেনে হয়েছিল আর তোমালোকে জীবনময় সত্য ঈশ্বরের সেবা করবলৈ আর যিজনাক ঈশ্বরে মৃতবিলাকর মাজৰ পৰা তুলিলে অর্থাৎ আগলৈ হবলগা ক্রোধৰ পৰা আমার উদ্ধারকর্তা তেওঁৰ পুত্র যি যীশু তেওঁ স্বর্গৰ পৰা অহালৈকে অপেক্ষা করবলৈ কিদরে তোমালোকে প্রতিমাবোৰৰ পৰা ঈশ্বৰলৈ পালতিলা সেই সকল কথা তেওঁবিলাকে নিজেই বর্ণনা করে।
প্রথম থিসলনিকিয়া অধ্যায় দুই। কিয়নো হে ভাইবিলাক, তোমালোকে নিজে জানা যে তোমালোকৰ তালৈ আমার যোৱা ব্যর্থ নহল, কিন্তু ফিলিপি নগৰত আমি আগে অনেক দুঃখ ভোগ আর অপমান পাইও, তার কথাও তোমালোকে জানা। অনেক যুজেরে ঈশ্বরের শুভবার্তা তোমালোকর আগত কবলৈ আমার ঈশ্বরত হাঁ করেছিল, কিয়নো আমার উপদেশ ভ্রান্তি বা অসুচিতামূলক বা সলযুক্ত নহয়।
কিন্তু ঈশ্বরে যিদরে পরীক্ষা করে আমাক বিশ্বাসী পায় আমার শুভবার্তা সমর্পণ করিলে সেইদরে আমি কথা কও। আমি মানুহক সন্তুষ্ট নকৰি আমার হৃদয়ের পরীক্ষা করোতা ঈশ্বরকহে সন্তুষ্ট করে কও, কিয়নো আমি কোনো কালে খোসামুদ করা নাই তাক তোমালোকে জানা, আর লোভ ঢাকিবলৈ ছদ্মবেশ ধরা নাই, ঈশ্বর ইয়ার সাক্ষী। যদিও আমি খ্রিস্টর পাচনি হওয়াত ক্ষমতাপন্ন হব পারিলোহেতেন, তথাপি তোমালোকর হোক বা আনরেই হোক কোনো মানুহৰ পৰা আমি মান মর্যাদা নিবিচারিল, কিন্তু তোমালোকর মাজত মৃদুশীল হৈ পিয়া দিওঁতাই যেনেকৈ নিজ সন্তানৰ লালন পালন করে তেনেকৈ তোমালোকক অতি স্নেহ করাত কেবল ঈশ্বরের শুভবার্তা নহয় তোমালোক আমার প্রিয় পাত্র হওয়াত আমি নিজ নিজ প্রাণও তোমালোকক দিবলৈ সন্তুষ্ট আছিল।
হে ভাইবিলাক, আমার পরিশ্রম আর মেহনত তোমালোকর মনত আছে, তোমালোক কারো ওপৰত ভার নিদিবলৈ আমি রাতিয়ে দিনে কাম করি তোমালোকর আগত ঈশ্বরের শুভবার্তা ঘোষণা করেছিল। আর বিশ্বাস করা যে তোমালোক, তোমালোকর মাজত কেনে পবিত্র, ধার্মিক আর নির্দোষ আচরণকারী আছিল তার সাক্ষী তোমালোক আর ঈশ্বর, আর যি ঈশ্বরে তেওঁ রাজ্য আর প্রভাবলৈ তোমালোকক আমন্ত্রণ করেছে, তোমালোকে তেওঁর যোগ্য আচরণ করবলৈ পিতৃয়ে নিজ সন্তানবিলাকক যেনেকৈ তেনেকৈ আমিও তোমালোকর প্রতিজনক উপদেশ, আশ্বাস আর সাক্ষ্য দি আছিল তাক তোমালোকে জানা।
তোমালোকে যেতিয়া আমাৰ পৰা শুনা বাক্য অৰ্থাৎ ঈশ্বৰৰ বাক্য গ্ৰাহ্য কৰিছিলা, তেতিয়া মানুহৰ বাক্য বুলি নহয় ঈশ্বৰৰ বাক্য বুলি যে গ্ৰাহ্য কৰিছিলা, সেই স্বৰূপেই ঈশ্বৰৰ বাক্য, তাৰ কাৰণে আমি নিৰন্তৰে ঈশ্বৰৰ ধন্যবাদ কৰোঁ। সেই বাক্যে বিশ্বাস কৰা যি তোমালোক, তোমালোকৰ মাজত কাৰ্য সাধন কৰে।
কিয়নো হে ভাইবিলাক, যিহুদিয়াত খ্ৰীষ্ট যীশুত ঈশ্বৰৰ যি যি মণ্ডলী আছে তোমালোকে সেই সেই মণ্ডলীর অনুকারী হলা, কারণ তেওঁবিলাকে যিহুদি লোকৰ পৰা যি প্রকার দুঃখ পালে তোমালোকেও নিজৰ স্বজাতীয় লোকৰ পৰা সেই প্রকার দুঃখ পালা। সেই যিহুদি লোকে সদায় তেওঁবিলাকৰ পাপৰ পৰিমাণ পূৰ কৰিবলৈ
প্রভু যীশুক আৰু ভাওবাদী সকলকো বধ কৰিলে, আমাকো তাৰণা কৰিলে, আৰু ঈশ্বৰক সন্তুষ্ট নকৰি সকলো মানুহৰ বিৰোধী হৈ পৰিত্ৰাণৰ অৰ্থে পৰজাতিবিলাকৰ আগত কথা কবলৈ আমাক নিষেধ কৰিলে, কিন্তু অন্তকাৰী ক্ৰোধ তেওঁবিলাকৰ ওচৰ পালেহি।
কিন্তু হে ভাইবিলাক, মন নহয় শৰীৰৰ সম্বন্ধে আমি তোমালোকৰ পৰা কিছু কাললৈ বিৰহিত হোৱাত তোমালোকৰ মুখ দেখিবলৈ অতি ইচ্ছাৰে অধিক যত্ন কৰিছিলোঁ। তাৰ কাৰণে আমি, বিশেষকৈ মই পৌলে, দুই এবাৰ তোমালোকৰ তালৈ যাব খুজিছিলোঁ, কিন্তু ছয়তানে আমাৰ বাধা জন্মালে, কিয়নো আমাৰ আশা বা আনন্দ বা শ্লাঘাৰ কিৰীতি কি? আমাৰ প্ৰভু যীশুৰ আগমনত তেওঁৰ সাক্ষাতে তোমালোকেই নোহোৱানে? বাস্তৱিক তোমালোকেই আমাৰ গৌৰৱ আৰু আনন্দ। প্ৰথম থিছলনিকিয়া অধ্যায় তিনি। তাৰ কাৰণে আমি আৰু সহিব নোৱাৰি আথিনি নগৰত অকলেই থাকিবলৈ ভাল দেখি।
সেইবোৰ ক্লেশত তোমালোকৰ কোনেও যেন চঞ্চল নহয়, এইকাৰণে তোমালোকক সুস্থিৰ কৰিবলৈ আৰু তোমালোকৰ বিশ্বাসৰ কথাত তোমালোকক আশ্বাস দিবলৈ খ্ৰীষ্টৰ শুভবাৰ্তাত ঈশ্বৰৰ পৰিচাৰক আমাৰ ভাই যি তিমথিয়, তেওঁক তোমালোকৰ ওচৰলৈ পঠাইছিলোঁ। কাৰণ আমি ক্লেশৰ নিমিত্তেই নিযুক্ত হৈছোঁ, ইয়াক তোমালোকে নিজে জানা।
কিয়নো আমালৈ ক্লেশ ঘটিব বুলি আগেয়ে আমি তোমালোকৰ লগত থাকোঁতেই কৈছিলোঁ, পাছে সেইদৰেই ঘটিল আৰু তোমালোকে তাক জানা। সেইকাৰণেই ময়ো আৰু সহিব নোৱাৰি, কিজানি পৰীক্ষকে তোমালোকৰ পৰীক্ষা কৰোঁতে আমাৰ পৰিশ্ৰম ব্যৰ্থ হয়, এইকাৰণে তোমালোকৰ বিশ্বাস জানিবলৈ পঠাইছিলোঁ।
কিন্তু এতিয়া তিমথিয়ই তোমালোকৰ তাৰ পৰা আমাৰ ইয়ালৈ আহি তোমালোকৰ বিশ্বাস আৰু প্ৰেমৰ কথা, আৰু আমি যিদৰে তোমালোকক দেখিবলৈ বৰ ইচ্ছা কৰোঁ, তোমালোকেও যে সেইদৰে আমাক দেখিবলৈ বৰ ইচ্ছা কৰি আমাক সদায় ভালমতে সুঁৱৰি আছা।
এই সকলোৰে সুসংবাদ আনিলত, হে ভাইবিলাক, আমি তোমালোকৰ বিশ্বাসৰ দ্বাৰাই আমাৰ সকলো দুখ আৰু ক্লেশত তোমালোকৰ বিষয়ে সান্ত্বনা পালো। কিয়নো এতিয়া যদি তোমালোকে প্ৰভু থিৰে আছা, তেনেহলে আমি জিলো। আমি যেন তোমালোকৰ মুখ দেখিবলৈ পাওঁ আৰু তোমালোকৰ বিশ্বাসৰ অভাৱ যেন পূৰ কৰিব পাৰোঁ, এইকাৰণে দিনে ৰাতিয়ে অধিক পৰিমাণে প্ৰাৰ্থনা কৰি কৰি আমি নিজ ঈশ্বৰৰ সাক্ষাতে তোমালোকৰ কাৰণে যি সকলো আনন্দেৰে আনন্দিত হৈছোঁ, সেই সকলো আনন্দৰ প্ৰতিদানস্বৰূপে তোমালোকৰ কাৰণে ঈশ্বৰক কি ৰূপ ধন্যবাদ দিব পাৰোঁ?
আমাৰ পিতৃ ঈশ্বৰে স্বয়ং আৰু আমাৰ প্ৰভু যীশুৱে তোমালোকলৈ আমাৰ পথ সুগম কৰক। আৰু আমাৰ প্ৰভু যীশু যেতিয়া তেওঁৰ সকলো পবিত্ৰ লোকে সৈতে আহিব, তেওঁৰ সেই আগমনৰ কালত আমাৰ পিতৃ ঈশ্বৰৰ আগত তেওঁ যেন তোমালোকৰ মন পবিত্ৰতাত নিৰ্দোষীৰূপে থিৰ কৰে, এই নিমিত্তে তোমালোকলৈ আমাৰ প্ৰেম যেনে, তেনেকৈ ইজনে সিজনলৈ আৰু সকলোলৈকো প্ৰভুৱে তোমালোকৰ প্ৰেম বঢ়াই বঢ়াই উপচাই পেলাওক।
প্ৰথম থিছলনিকিয়া অধ্যায় চাৰি। শেষতে হে ভাইবিলাক, কি ৰূপ আচৰণ কৰি ঈশ্বৰক সন্তুষ্ট কৰিব লাগে, এই বিষয়ে আমাৰ পৰা যি শিক্ষা গ্ৰাহ্য কৰিলা আৰু সেইদৰে আচৰণ কৰি চাওঁ, তাৰ ফলত তোমালোক অধিক অধিককৈ উপচি পৰিবলৈ আমি প্ৰভু যীশুত তোমালোকক বিনয় কৰিছোঁ আৰু উদগাইছোঁ, কাৰণ প্ৰভু যীশুৰ নামৰ দ্বাৰাই আমি তোমালোকক কি কি আদেশ দিছিলোঁ তাক তোমালোকে জানা। কিয়নো ঈশ্বৰৰ ইচ্ছা এই যে তোমালোকে যেন পবিত্ৰতা লাভ কৰা, অৰ্থাৎ তোমালোক যেন ব্যভিচাৰৰ পৰা পৃথকে থাকা আৰু ঈশ্বৰক নজনা পৰজাতি লোকবিলাকৰ নিচিনা কামাভিলাসৰ বশৱৰ্তী নহৈ পবিত্ৰতা আৰু সমাদৰৰ অধীনে তোমালোকৰ প্ৰতিজনে নিজ নিজ ভাণ্ড যেন ৰাখিবলৈ জানা, আৰু অত্যাচাৰ কৰি সেই বিষয়ে নিজ ভাইক যেন নঠগোৱা, কাৰণ প্ৰভু এই সকলোৰে প্ৰতিফল দিওঁতা। এই বিষয়ে আমি আগেয়ে তোমালোকক কৈছিল আৰু সাক্ষ্য দিছিল, কিয়নো ঈশ্বৰে আমাক অসুচিতালৈ নহয় পবিত্ৰতালৈহে আমন্ত্ৰণ কৰিলে। এতেকে যিজনে অগ্ৰাহ্য কৰে তেওঁ মানুহক নহয়, যিজনাই নিজ পবিত্ৰ আত্মা তোমালোকক দিয়ে সেই ঈশ্বৰকহে অগ্ৰাহ্য কৰে।
ভাতৃপ্ৰেমৰ বিষয়ে হলে তোমালোকলৈ লিখা অপ্ৰয়োজন, কিয়নো তোমালোকে নিজেই পৰস্পৰ প্ৰেম কৰিবলৈ ঈশ্বৰৰ শিক্ষিত লোক। আৰু বাস্তৱিক সমুদায় মাকিদনিয়া নিবাসী সকলো ভাইবিলাকলৈ তাক কৰিছা। কিন্তু হে ভাইবিলাক, তোমালোকক বিনয় কৰি কওঁ, তোমালোক আৰু অধিককৈ উপচিবা, আৰু বাহিৰ লোকবিলাকলৈ তোমালোক যেন শিষ্টাচাৰী হোৱা আৰু তোমালোকৰ যেন একো অভাৱ নহয়, এইকাৰণে আমি দিয়া আদেশ অনুসাৰে শান্ত হবলৈ আৰু নিজ নিজ ব্যৱসায় চলাবলৈ আৰু নিজ হাতে পৰিশ্ৰম কৰিবলৈ মনোযোগ কৰা।
হে ভাইবিলাক, প্ৰত্যাশাহীন অন্য লোকৰ নিচিনা তোমালোক যেন হোকাকুল নোহোৱা, এইকাৰণে নিদ্ৰিত লোকৰ বিষয়ে তোমালোকে নজনাকৈ থকা আমাৰ ইচ্ছা নাই, কিয়নো যীশু মৰি পুনৰাই উঠিল। ইয়াক যদি আমি বিশ্বাস কৰোঁ তেন্তে জানো যে ঈশ্বৰে যীশুৰ আশ্ৰয়ত নিদ্ৰিত হোৱাবিলাককো সেইদৰে তেওঁৰ লগতে লৈ যাব। এইকাৰণে প্ৰভুৰ বাক্যৰ দ্বাৰাই আমি তোমালোকক এই কথা কৈছোঁ যে আমি যিমান জীৱিত লোক প্ৰভুৰ আগমনলৈকে অৱশিষ্ট থাকিম, আমি সেই নিদ্ৰিত লোকবিলাকতকৈ কোনো মতে আগ নহ'ম। কাৰণ জয়ধ্বনি, প্ৰধান স্বৰ্গদূতৰ মাত আৰু ঈশ্বৰৰ তুৰী বাদ্যে সৈতে প্ৰভু নিজে স্বৰ্গৰ পৰা নামি আহিব, আৰু খ্ৰীষ্টৰ আশ্ৰয়ত মৰা লোকবিলাকেই প্ৰথমে উঠিব, পাছে আমি জীৱিত থকা অৱশিষ্ট লোকবিলাক আকাশত প্ৰভুৰ লগ ল'বলৈ তেওঁবিলাকৰে সৈতে মেঘৰথত তুলি নিয়া হ'ম।
আৰু এইদৰে আমি সদায় প্ৰভুৰ সংগী হ'ম। এতেকে এইবোৰ কথাৰ দ্বাৰাই তোমালোকে পৰস্পৰক সান্ত্বনা দিবা।
প্ৰথম থিছলনিকিয়া অধ্যায় 5। কিন্তু হে ভাইবিলাক, সেই কাল বা সেই সময়ৰ কথা মই তোমালোকলৈ লিখাৰ প্ৰয়োজন নাই, কিয়নো ৰাতি যেনেকৈ চোৰ আহে তেনেকৈ প্ৰভুৰ দিন আহিব। ইয়াক তোমালোকে নিশ্চয়কৈ জানা। যেতিয়া মানুহবিলাকে বুলিব শান্তি আৰু নিৰ্বিঘ্নতা, তেতিয়া গৰ্ভৱতীৰ প্ৰসৱ বেদনাৰ নিচিনাকৈ তেওঁবিলাকৰ আকস্মিক বিনাশ উপস্থিত হ'ব, তাতে তেওঁবিলাকে কোনোমতে সাৰিব নোৱাৰিব।
কিন্তু হে ভাইবিলাক, চোৰৰ নিচিনাকৈ সেইদিন তোমালোকৰ ওচৰত উপস্থিত হ'বলৈ তোমালোক আন্ধাৰত থকা নাই, কিয়নো তোমালোক সকলোৱেই পোহৰ আৰু দিনৰ সন্তান। আমি ৰাতি বা আন্ধাৰৰ লোক নহওঁ। এইহেতুকে আহা, আমি আনবিলাকৰ নিচিনাকৈ টোপনিয়াই নাথাকি পৰদি চেতনে থাকোঁ হওক, কিয়নো যিবিলাকে টোপনিয়াই তেওঁবিলাকে ৰাতিহে টোপনিয়ায়, আৰু যিবিলাক মতলীয়া হয় তেওঁবিলাক ৰাতিহে মতলীয়া হয়।
কিন্তু আমি দিনৰ সন্তান হোৱাত আমি বিশ্বাস আৰু প্ৰেমৰ বুকুবৰি পিন্ধি আৰু পৰিত্ৰাণৰ আশাৰূপ টকয়া মূৰত দি চেতনে থাকোঁ হওক, কিয়নো আমি ক্ৰোধৰ পাত্ৰ হ'বলৈ নহয়, আমাৰ প্ৰভু যীশুখ্ৰীষ্টৰ দ্বাৰাই পৰিত্ৰাণ লাভ কৰিবলৈহে ঈশ্বৰে আমাক নিযুক্ত কৰিলে। আমি জাগি থাকিলেও বা নিদ্ৰিত হলেও খ্ৰীষ্টৰ লগতেই যেন জীৱিত থাকোঁ, এইকাৰণে তেওঁ আমাৰ অৰ্থে মৰিল। এতেকে তোমালোকে যিদৰে কৰি আছা সেইদৰে পৰস্পৰে প্ৰবৃত্তি থাকা আৰু ইজনে সিজনক ধৰ্মত বৃদ্ধি কৰা।
হে ভাইবিলাক, বিনয় কৰোঁ, যিবিলাকে তোমালোকৰ মাজত পৰিশ্ৰম কৰে আৰু প্ৰভুত তোমালোকৰ ওপৰত নিযুক্ত আছে আৰু তোমালোকক চেতনাই, তেওঁবিলাকক মান্য কৰা আৰু তেওঁবিলাকৰ কাৰ্যৰ কাৰণে প্ৰেমেৰে অতিশয়ৰূপে তেওঁবিলাকক সমাদৰ কৰা।
তোমালোক পৰস্পৰ মিলেৰে থাকা। আৰু হে ভাইবিলাক, মই তোমালোকক বিনয় কৰোঁ যে অনিয়মে চলা লোকক তোমালোকে চেতনা দিয়া, অল্প সাহসীবিলাকক আশ্বাস দিয়া, দুৰ্বল লোকক সাহায্য কৰা আৰু সকলোলৈকে দীৰ্ঘ সহিষ্ণু হোৱা। সাৱধান, কোনেও অপকাৰৰ সলনি কাকো অপকাৰ নকৰক, কিন্তু পৰস্পৰ আৰু সকলোলৈকে সদায় হিতকাৰী হ'বলৈ যত্ন কৰা, সদায় আনন্দ কৰা, নিৰন্তৰে প্ৰাৰ্থনা কৰি থকা, সকলো বিষয়তে ধন্যবাদ কৰা, কিয়নো তোমালোকৰ প্ৰতি যীশুখ্ৰীষ্টত ঈশ্বৰৰ এই ইচ্ছা। পবিত্ৰ আত্মাক নুনুমাবা, ভাৱবাণী হেয়জ্ঞান নকৰিবা, সকলো বিষয়ৰ পৰীক্ষা কৰি যি ভাল তাকে ধৰি ৰাখা আৰু সকলো প্ৰকাৰ মন্দৰ পৰা পৃথকে থাকা। আৰু শান্তিদাতা ঈশ্বৰে তোমালোকক সম্পূৰ্ণৰূপে পবিত্ৰ কৰক আৰু আমাৰ প্ৰভু যীশুখ্ৰীষ্টৰ আগমনৰ কালত তোমালোকৰ আত্মা, প্ৰাণ আৰু শৰীৰ নিৰ্দোষী ৰূপে সম্পূৰ্ণকৈ ৰক্ষিত হওক। যিজনাই তোমালোকক আমন্ত্ৰণ কৰিছে তেওঁ বিশ্বাসী, তেওঁৱেই তাক কৰিব।
হে ভাইবিলাক, আমাৰ নিমিত্তে প্ৰাৰ্থনা কৰিবা। পবিত্ৰ চুমাৰে সকলো ভাইবিলাকক মংগলবাদ দিবা।
মই তোমালোকক প্ৰভুৰ শপত দি এই আজ্ঞা দিছো যে এই পত্ৰ সকলো ভাইবিলাকৰ আগত পাঠ কৰা যাওক। আমাৰ প্ৰভু যীশুখ্ৰীষ্টৰ অনুগ্ৰহ তোমালোকৰ লগত থাকক।